এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যত অহা ছমাহৰ ভিতৰত যোৰহাট ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ আশ্বাস। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন সম্পৰ্কত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি আৰু মন্ত্ৰীগোটৰ অধ্যক্ষ ডাঃ অনুজ মেগুৰ আলোচনা। কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু সমন্বয়ৰক্ষী সমিতিৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ সম্ভাৱনা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তামোলপুৰত 35,043 গৰাকী আত্মসহায়ক গোটৰ মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ। বৰ্জাৰ বিমানবন্দৰত ইণ্ডিগ' এয়াৰলাইন্সৰ বিমান সেৱা ব্যাহত হোৱাৰ বাবে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন আৰু নগাঁৱৰ ভকতগাঁৱত কাইলৈ প্ৰশাসনৰ উচ্ছেদ অভিযান। নমস্কাৰ, বাতৰি সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতংগ বাতৰি। ৰাজ্যত অহা ছমাহৰ ভিতৰত যোৰহাট ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাৰ আজি শূন্যকালত সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ লগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ 4টা লেনযুক্ত পথ সম্প্ৰসাৰণৰ কামো শীঘ্ৰে আৰম্ভ হ'ব বুলি উল্লেখ কৰে। পথছোৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনক আশ্বাস দিয়ে। সাংসদ গগৈয়ে যোৰহাট ডিব্ৰুগড় সংযোগী 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি কয় যে বিগত বৰ্ষত পথটোৰ জাজি অংশৰ কাম কিছু পৰিমাণে আগবাঢ়িল যদিও শিৱসাগৰৰ পৰা মৰাণলৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ অৱস্থা এতিয়াও শোচনীয় হৈ আছে। তেওঁ লগতে জনস্বাৰ্থ জড়িত এই বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তৎকালে হস্তক্ষেপ কৰি ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমক জবাবদিহি কৰাৰ উপৰি কঠোৰ নিৰ্দেশ দিবলৈ আহ্বান জনায়। বিৰোধী উপদলপতিগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে শেহতীয়াকৈ সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা ভিডিঅ'ত ঘণ্টাত 130 কিলোমিটাৰ বেগেৰে দেশৰ বাকী অংশত গাড়ী চলাব পৰাৰ প্ৰসংগ উল্লেখ কৰি কয় যে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে ই কেতিয়াও সম্ভৱ নহয়। তেওঁ লগতে কয় যে ৰাজ্যখনৰ জনসাধাৰণে যথেষ্ট পৰিমাণে টোলকৰ দি অতি বিপদসংকুলভাৱে শোচনীয় পথেৰে যাতায়াত কৰিবলগীয়া হয়। ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি সাংসদগৰাকীয়ে মত প্ৰকাশ কৰে।
कुछ दिन पहले एक वीडियो सामाजिक माध्यम में काफी विस्तारित हुआ था कि एक हाईवे पे आपकी गाड़ी बहुत रफ्तार से जा रही थी और वो देख के हमें असम में ईर्ष्या हुआ क्योंकि असम में टोल गेट्स आ रहे हैं लेकिन हम 100 के किलोमीटर या 130 किलोमीटर पर आवर हम गाड़ी वहां पे नहीं चला सकते क्योंकि क्वालिटी इतना खराब है। तो असम के लोग टोल दे रहे हैं पर उस क्वालिटी का जो हाईवे हमको नहीं मिल रहा।
ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আজি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডাঃ অনুজ পেগুৰ সৈতে আলোচনাত মিলিত হয়। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা সম্পৰ্কেও আজিৰ বৈঠকত আলোচনা কৰা হয়। বৈঠকত ডাঃ পেগুৱে মন্ত্ৰীগোটে জনোৱা অনুমোদনৰ উপৰি ইতিমধ্যে তালিকাভুক্ত অনুসূচিত জনজাতিৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা কৰে। তেওঁ সমন্বয়ৰক্ষী সমিতিক মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ পঞ্চম আৰু ষষ্ঠ দুটা অধ্যায় পৃথকে পৃথকে পঢ়াৰ পৰিৱৰ্তে সমন্বিত ৰূপত পঢ়িবলৈ আহান জনায়। সমিতিখনে এই সন্দৰ্ভত নিজাববীয়াকৈ এটা বিশেষজ্ঞ গোট গঠন কৰি এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি অৱগত কৰে। সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাকলাৰী আৰু এপছুৰ সভাপতি দীপেন বৰুৱাই এই প্ৰতিবেদন সন্দৰ্ভত কিছু পৰামৰ্শ আৰু আপত্তিও দাখিল কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তামোলপুৰ জিলাত 35,199 গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। জিলাখনৰ পথালিকুচিত এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া ৰাজ্যৰ মহিলাসকলৰ মাজত নৱজাগৰণৰ সূচনা হৈছে। মহিলাসকল উপাৰ্জনমুখী হোৱাৰ ফলত গ্ৰাম্য অৰ্থনীতি শক্তিশালী হোৱাৰ পথ প্ৰশস্ত হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্যত বৰ্তমান 8 লাখতকৈ অধিক মহিলা লাখপতি বাইদেউলৈ উন্নীত হৈছে বুলি উল্লেখ কৰি তেওঁ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধনৰাশিৰ সঠিক ব্যৱহাৰ কৰিবলৈ আহান জনায়। এই ধনৰ সদ্ব্যৱহাৰ কৰা মহিলাসকলক পৰৱৰ্তী সময়ত 25,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই লগতে অহা 12 ডিচেম্বৰত BTC-ত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আনুষ্ঠানিক ৰূপায়ণ আৰম্ভ হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে সেইদিনা তেওঁ BTC-ৰ 4.5 লাখ মহিলাৰ মাজত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰিব। অনুষ্ঠানত অংশ লৈ বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে ছটা জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যত বৰ্তমান জনজাতিৰ স্বীকৃতিপ্ৰাপ্ত যিসমূহ জনগোষ্ঠী আছে তেওঁলোকৰ অধিকাৰ খৰ্ব নোহোৱাকৈ বিটিচি অঞ্চলত থকা কোচ ৰাজবংশী বা আন আদিবাসী লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা উচিত বুলি মন্তব্য কৰে। অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, তামোলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পৰিবহণ মন্ত্ৰী চৰণ বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
গুৱাহাটীৰ বৰজাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আজি বিমানৰ উৰণ আৰু অৱতৰণত খেলিমেলি হোৱা বাবে বিমান যাত্ৰীসকলৰ মাজত অসুবিধাৰ সৃষ্টি হয়। বিশেষকৈ ইণ্ডিগো বিমানৰ যাত্ৰীসকলে বহু সময় ধৰি বিমানবন্দৰত অপেক্ষা কৰিবলগীয়া হয়। ইতিমধ্যে গুৱাহাটীৰ পৰা উৰা মাৰিবলগীয়া আৰু গুৱাহাটীত অৱতৰণ কৰিবলগীয়া ইণ্ডিগোৰ সকলো বিমান বাতিল কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। অৱশ্যে কি কাৰণত ইণ্ডিগো বিমানৰ উৰণ আৰু অৱতৰণ বাতিল কৰা হৈছে সেই সন্দৰ্ভত বিমান কৰ্তৃপক্ষই কোনো তথ্য প্ৰকাশ কৰা নাই। নগাঁও জিলা প্ৰশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰশাসনে প্ৰায় 38 বিঘা ভূমিত থকা 75টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্ৰশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। উল্লেখযোগ্য যে দখলকাৰী পৰিয়ালসমূহক 15 দিনৰ ভিতৰত দখলীকৃত ভূমি খালী কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল। জাননী পোৱাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি গৈছে। কালি ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে অঞ্চলটো পৰিদৰ্শন কৰি দখলকাৰী পৰিয়ালসমূহক শীঘ্ৰে চৰকাৰী ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়ে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ পৰা পোৱা গোপন তথ্যমৰ্মে ৰাজ্যৰ গৃহ বিভাগে 3টা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে। গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি জামাত উল মুজাহিদিন বাংলাদেশ, আনচাৰুল্লাহ বাংলা টীম আৰু আল কায়দাৰ সৈতে জড়িত আনচাৰ আল ইছলাম নামৰ সন্ত্ৰাসবাদী সংগঠনকেইটাক নিষিদ্ধ ঘোষণা কৰা হৈছে। একেদৰে ৰাজ্যৰ ন্যায়িক বিভাগে 26 নৱেম্বৰত প্ৰকাশ কৰা অনুসৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই সংগঠনকেইটাৰ গোপন যোগাযোগক লৈ আপত্তিজনক তথ্য আৰু সুংসূত্ৰ লাভ কৰিছে। এই অনুসৰি সংগঠনকেইটাই কোনোধৰণৰ প্ৰচাৰ মাধ্যমেৰে কৰা প্ৰচাৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 98 ধাৰা অনুসৰি অপৰাধ হিচাপে গণ্য কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত কীৰ্তন গৃহত ৰাজ্যবাসীৰ কল্যাণাৰ্থে সেৱা আগবঢ়ায়। কলিয়াবৰৰ নিজ চিলাবন্ধাত কালিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় পালনাম থানৰ গুৰু আসন আজি আচাৰ্য দেহেশ্বৰ বৰাই প্ৰতিষ্ঠা কৰে। এই কাৰ্যসূচীত বিভিন্ন জিলাৰ ধৰ্মীয় সংগঠনৰ পদাধিকাৰ সত্ৰাধিকাৰকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই তেওঁৰ ভাষণত বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা সন্দৰ্ভত কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 600 বছৰ আগতে প্ৰস্তুত কৰা বৃন্দাবনী বস্ত্ৰখন 2027 চনৰ দুবছৰৰ বাবে লণ্ডনৰ পৰা অসমলৈ লৈ অনা হ'ব। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
আমি কোনেও বৃন্দাবনী বস্ত্ৰ দেখা পোৱা নাই, কাৰণ বৃন্দাবনী বস্ত্ৰ লণ্ডনত আছে। 2027 চনত আমি 2 বছৰৰ কাৰণে বৃন্দাবনী বস্ত্ৰ গুৱাহাটীলৈ লৈ আহিম, যাতে সকলো আই মাতৃ ভকত বান্ধৱে এই বৃন্দাবনী বস্ত্ৰখন নিজ চকুৰে চাই নিজৰ জীৱন সাৰ্থক কৰিব পাৰে। আমি যেতিয়াই আমাৰ মন হ'ব আমি গুৱাহাটীলৈকে গৈ বস্ত্ৰভাগ দৰ্শন কৰি নিজৰ আমি আত্মাক এক পবিত্ৰ আধ্যাত্মিক আনন্দৰে সমাহিত কৰিব পাৰিম।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা কেইটামান বছৰত উত্তৰ পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুস্বৰূপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নীতি আৰু আঁচনি ৰূপায়ণৰ ফলত অঞ্চলটোত যোগাযোগসহ বিভিন্ন ক্ষেত্ৰত দ্ৰুত উন্নয়ন হৈছে। বাণিজ্যিক বিমানবন্দৰৰ সম্প্ৰসাৰণ, ছেমি কণ্ডাক্টৰ, ৰেলৱে আৰু অন্য খণ্ডসমূহক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰগতিৰ মূল চালিকা শক্তি বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীসোণোৱালে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ শান্তি সম্প্ৰীতিয়ে অঞ্চলটোৰ পূৰ্ণ সম্ভাৱনাৰ সদব্যৱহাৰ নিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলে উল্লেখনীয় ভূমিকা পালন কৰিছে বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। অহা শনিবাৰে নিশা 8:02 আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা সুবিধা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্ৰাক্তন যুটীয়া কৃষি সঞ্চালক মৌচুম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্ৰিয়া বৰাই অংশ ল'ব। অনুষ্ঠানত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাই যৌথভাৱে তিনিচুকীয়াত আয়োজন কৰা 10-দিনীয়া অসম গ্ৰন্থমেলাত আজি বিয়লি উন্মিলন শীৰ্ষক এখন যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়। যুৱ লেখকসকলৰ মাজত গ্ৰন্থ সংস্কৃতি অধিক দৃঢ় কৰা আৰু পঠন অভ্যাস তথা বৌদ্ধিক চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। উন্মিলন অনুষ্ঠানত লেখকসকলৰ লগতে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, চিত্ৰশিল্পী আদিকো সামৰি লোৱা হয়। কবি লেখক নৱজ্যোতি পাঠকে আজি এই অনুষ্ঠানৰ সঞ্চালনা কৰে। অনুষ্ঠানত ভালে সংখ্যক যুৱ কবি, লেখক, শিল্পী আদি উপস্থিত থাকে।
মহিলাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম ৰাজ্যিক মহিলা আয়োগক সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা সজাগতামূলক মটৰচাইকেল সমদল আজি বৰপেটাত উপস্থিত হয়। দুপৰীয়া দলটো জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে জিলা প্ৰশাসন, আৰক্ষী আৰু জিলা মহিলা আয়োগৰ বিষয়ববীয়াই তেওঁলোকক শুভেচ্ছা জনায়। ইয়াৰ পাছতে অনুষ্ঠিত এখন সভাত বৰপেটা জিলাত মহিলা আয়োগৰ কাম কাজ পৰ্যালোচনা কৰা হয়। তদুপৰি জিলাখনত মহিলাৰ বিৰুদ্ধে অপৰাধ, নিৰ্যাতন আদি প্ৰতিৰোধৰ ব্যৱস্থা সম্পৰ্কেও পৰ্যালোচনা কৰা হয়। আয়োগৰ অধ্যক্ষগৰাকীয়ে এই সভাত উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ত থকা মহিলা কোষসমূহ সক্ৰিয় কৰি মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ গোচৰসমূহ সহজে মীমাংসাৰ বাবে পৰামৰ্শ দিয়ে। মহিলাসকলক সংকটৰ অৱস্থাত সহায় কৰিব পৰাকৈ 181 নম্বৰ আৰু 9435196263 নম্বৰ মুকলি কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কালিৰে পৰা ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি পৰিছে। দুদিনীয়া এই মহোৎসৱত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, মতবাদ আৰু কৃষ্টি সংস্কৃতিক বিশ্বৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হয়। আজি অনুষ্ঠিত পালনামত অসমৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে। নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন কৰা হৈছে। আঘোণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই উপলক্ষে গধূলি গাঁৱৰ চেমনীয়াসকলে হাতত লাঠি লৈ চোতালত ঘূৰি ঘূৰি বিভিন্ন প্ৰক্ৰিয়াৰে মহ খেদা গীত গাই গৃহস্থৰ কুশল মংগল কামনা কৰে আৰু আশীৰ্বাদ দিয়ে। লোকবিশ্বাস মতে মহ খেদাৰ পাছত লাহে লাহে মহবোৰ কমি আহে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহোহো উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সকলোৰে কুশল মংগল প্ৰাৰ্থনা কৰিছে। ধেমাজি জিলাৰ কাৰেং চাপৰিত অহা 7 ডিচেম্বৰৰ পৰা 11 জানুৱাৰীলৈ 10ম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱত 22টা শাখাত হ'বলগীয়া বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাত 6000তকৈ অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব। এই উপলক্ষে কালি মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। 4-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হ'বলগীয়া এই মহোৎসৱৰ জৰিয়তে মিচিং জনগোষ্ঠীক আৰ্থ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশত আগুৱাই নি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিয়া মূল লক্ষ্য বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগৰ দ্বাৰা আজি বিয়লি 3:05 প্ৰচাৰিত বিশেষ প্ৰাসংগিক অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। গোৱালপাৰা জিলা অভিলাষী জিলাৰূপে পৰিগণিত হোৱা সন্দৰ্ভত গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ সৈতে আমাৰ গোৱালপাৰা সংবাদদাতা ৰছিদুল হুছেইনৰ এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। কালি সন্ধিয়া দেহাৱসান ঘটা মঙ্গলদৈৰ উপহুপাৰা 2 নম্বৰ কলনী নিবাসী সংস্কৃত সাহিত্যৰ বিশিষ্ট সাধক, সাহিত্যিক পেঞ্চনপ্ৰাপ্ত মতিদেৱ শাস্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়া আজি আগবেলা মঙ্গলদৈৰ উপহুপাৰা শ্মশানত সম্পন্ন হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি সন্ধিয়া মঙ্গলদৈৰ এখন চিকিৎসালয়ত 88 বছৰ বয়সত দেহাৱসান ঘটা শাস্ত্ৰীয়ে গুৱাহাটীৰ মালিগাঁৱৰ নেতাজী ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণৰ পাছত দৰং জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কেইবাখনো গ্ৰন্থ ৰচনা কৰা বিশিষ্ট সংস্কৃত পণ্ডিতগৰাকীক কেইবাটাও বঁটা আৰু সন্মানেৰে বিভূষিত কৰা হৈছিল। তেওঁৰ মৃত্যুত মঙ্গলদৈত শোকৰ ছাঁ পৰিছে। ৰাজ্যত অহা 6 মাহৰ ভিতৰত যোৰহাট ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ আশ্বাস। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন সম্পৰ্কত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি আৰু মন্ত্ৰী গোটৰ অধ্যক্ষ ডাঃ অনুজ পেগুৰ আলোচনা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তামোলপুৰত 35,043 গৰাকী আত্মসহায়ক গোটৰ মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ। বৰঝাৰ বিমানবন্দৰত ইণ্ডিগ' এয়াৰলাইন্সৰ বিমান সেৱা ব্যাহত হোৱাৰ বাবে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন। আৰু নগাঁৱৰ ভকতগাঁৱত কাইলৈ প্ৰশাসনৰ উচ্ছেদ অভিযান। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।